এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অশোকাষ্টমী মেলা আৰম্ভ হৈছে। দক্ষিণ হালমৰা, মানকাছৰ জিলাৰ মানকাছৰ আৰু হুকচৰৰ বিভিন্ন ঘাটত পৰম্পৰাগত ৰীতি নীতিৰে এই মেলা আৰম্ভ হৈছে। এই উপলক্ষে ব্ৰহ্মপুত্ৰ নদীকে ধৰি বিভিন্ন নৈৰ ঘাটৰ পাৰতে নাম কীৰ্তন আৰু দিনজোৰা মাংগলিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অশোকাষ্টমী উপলক্ষে ভক্তিপ্ৰাণ ৰাইজে পুৱাই নদীত স্নান কৰিছে। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু শুৱালকুছিত আজি পৰম্পৰাগত অশোকাষ্টমী মেলা আৰম্ভ হৈছে। অশ্বক্ৰান্ত দেৱালয়ৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা বিষ্ণুপদত অস্থি আৰু পিণ্ড বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলে পুৱাৰে পৰা নদীৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। শুৱালকুছিতো অশোকাষ্টমী উপলক্ষে ভক্তিপ্ৰাণ ৰাইজে ব্ৰহ্মপুত্ৰত স্নান কৰি মৃত আত্মীয়ৰ অস্থি বিসৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গালো জনগোষ্ঠীৰ মপিন উৎসৱত অংশ লোৱাৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশলৈ যাব। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে চুবুৰীয়া ৰাজ্যখনৰ সৈতে সমন্বয়ৰ বাট অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। গোৱালপাৰা জিলাৰ 19 সমষ্টিৰ 17 সমষ্টিত ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এটাকৈ সমষ্টিত জয়লাভ কৰে। কামৰূপ জিলাৰ 14 পৰিষদীয় সমষ্টিৰ 10 ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, 3 সমষ্টিত বিজেপি আৰু 1 সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 36 সমষ্টিৰ 3 সমষ্টিত NDA প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাত 33 সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত 62 সংখ্যক ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে সামুদ্ৰিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীসোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে কয় যে ভাৰতক বিশ্বৰ ভিতৰতে উন্নত সামুদ্ৰিক শক্তি হিচাপে গঢ়ি তুলিবলৈ হলে যুৱচামে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতৰ সামুদ্ৰিক খণ্ড দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিশিষ্ট গৱেষক তথা শ্ৰীলংকাৰ ICCRৰ অধীনস্থ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ডঃ অংকুৰণ দত্তৰ উদ্যোগত সিংহলী ভাষালৈ ভাঙনি কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীতৰ এলবামটো কালি কলম্বোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে গুৰু দুজনাৰ সৃষ্টিৰ কথা উল্লেখ কৰি এই প্ৰয়াসৰ বাবে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ডঃ অংকুৰণ দত্তৰ শলাগ লয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সাংবাদিক আছাম টক চেনেলৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়াৰ সৈতে এটা অগতানুগতিক সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 3:30 আৰম্ভ হ'ব। আজি চণ্ডীগড়ত হ'বলগীয়া আন এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা একানাছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মুম্বাই ইণ্ডিয়ানছক 12 পৰাস্ত কৰে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত কামৰূপ জিলাই 49 দ্বিতীয়বাৰলৈ এথলেটিক শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিছে। কামৰূপ মহানগৰ জিলাই 44 দ্বিতীয় আৰু ডিব্ৰুগড়ে 25.5 তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ 17 অনুৰ্ধৰ শাখাত কামৰূপ জিলাৰ মহৰ্ষি তনবীৰ বৰাই সোণৰ পদক, 200 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে দীপা দাসে লং জাম্পত ৰূপৰ পদক, জুনু বেগমে 100 মিটাৰ দৌৰত সোণ আৰু 200 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। 17 ঊৰ্ধৰ ছোৱালী শাখাত ডিম্পি মেধিয়ে সোণৰ পদক অৰ্জন কৰে। শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা দলটিক ৰাজ্য চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰলোচাই বঁটা প্ৰদান কৰে। প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ কাবাডীৰ ল'ৰাৰ 16 অনুৰ্ধ শাখাত বিজয়ীৰ খিতাপ দখল কৰিছে। মুঠ 7,098 খেলুৱৈয়ে অংশগ্ৰহণ কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক স্তৰৰ এই প্ৰতিযোগিতাসমূহ কাইলৈ সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40